এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি, শ্ৰীশ্ৰী বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা প্ৰকল্পৰ কাম অহা অক্টোবৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্তিম দিন, বিশিষ্ট শিক্ষাবিদ গীতিকাৰ সুৰকাৰ লক্ষ্য হীৰা দাসৰ 94 বছৰ বয়সত দেহাৱসান, আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। 167 কোটি 40 লাখ টকা ব্যয়সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে 425 কোটি 48 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি সন্ধিয়া যোৰহাট বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। কালি নিশা তেওঁ দেৰগাঁৱতে কটায়। আজিৰ কাৰ্যসূচীৰ আয়োজন সন্দৰ্ভত সবিশেষ জানিবলৈ আমি পোনে পোনে যাওঁ হওক আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ ওচৰলৈ।
হয়, তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে আহি গোলাঘাটত যোৱা নিশা উপস্থিত হৈছে। আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে সকলো অঞ্চল, এই আৱাসিক এলেকাকে ধৰি যি দেৰগাঁৱৰ পুলিচ একাডেমী আছে, লাচিত বৰফুকন একাডেমী, সকলো অঞ্চল প্ৰৱেশ পথ ইতিমধ্যে তন্ন তন্ন পৰীক্ষা নিৰীক্ষাৰ মাজত তালাচী চলোৱা পৰিলক্ষিত হৈছে। আৰু যি কাৰ্যসূচী আছে, আজি পুৱা 11 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু প্ৰথম কাৰ্যসূচী হিচাপে 167.4 কোটি টকা ব্যয়সাপেক্ষে যি লাচিত বৰফুকন পুলিচ একাডেমী শুভ উদ্বোধন কৰা হ'ব, যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পুলিচ একাডেমী ইতিমধ্যে গোলাঘাটৰ দেৰগাঁৱত গঢ়ি তোলা হৈছে। আৰু এই লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ প্ৰায় 4.25 কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটো আধাৰশিলা স্থাপন কৰিব। আৰু প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু সময়ৰ পাছতেই, আচলতে 11 বজাৰ লগে লগে এই কাৰ্যসূচী ৰূপায়ণ হ'ব আৰু এখন জনসভা অনুষ্ঠিত হ'ব। আৰু এই জনসভাত বিভিন্ন স্থানৰ জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে বিভিন্ন স্থানৰ জনসাধাৰণৰ অহা পৰিলক্ষিত হৈছে।
আজি অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া আইজললৈ যাত্ৰা কৰিব। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনীটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিৰগৰ জোখোচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। আছাম ৰাইফলছৰ চাউনীটো জোখোচাঙলৈ স্থানান্তৰ কৰা মিজো লোকসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰাত গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক হ'ব বুলি বিবেচনা কৰা হৈছে। 1988 চনৰ পৰাই মিজো লোকসকলে আইজল নগৰৰ সমাজত থকা আছাম ৰাইফলছৰ চাউনীটো এখন নতুন ঠাইলৈ স্থানান্তৰিত কৰাৰ দাবী কৰি আহিছিল। সেই সময়ৰ লালডেংগাৰ নেতৃত্বৰ MNF চৰকাৰে স্থানান্তৰকৰণৰ বাবে প্ৰথমটো প্ৰস্তাৱ দিছিল। যোৱা বৰ্ষৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছ বাহিনীৰ মাজত আছাম ৰাইফলছৰ ঘাটি জোখোচাঙলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি আছাম ৰাইফলছৰ আইজলৰ খাটলাত থকা মিজোৰাম খণ্ডৰ আঞ্চলিক চৌহদ আৰু টুইখোটলাঙৰ ৰাজভৱনৰ সমীপত থকা উপ আৰক্ষী মহাপৰিদৰ্শকৰ চৰকাৰী বাসভৱন স্থানান্তৰিত কৰা নহয়। উল্লেখযোগ্য যে জোখোচাঙত বাহিনীটোৰ মূল শিবিৰৰ নিৰ্মাণৰ কাম গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা বৰ্ষৰ এপ্ৰিল মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰৰ দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। ৰাজ্য চৰকাৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ উন্নয়ন সাধনেৰে এই স্থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰা প্ৰকল্পৰ কাম অহা অক্টোবৰত সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শ্ৰীশ্ৰী বটদ্ৰৱা থানত দৌল উৎসৱত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱাক আধ্যাত্মিক কেন্দ্ৰ, শিল্পকেন্দ্ৰ, সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰকল্পত পৰম্পৰাগত স্থাপত্য আৰু অসমৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনবৃত্তৰ চিত্ৰায়ণ আদি সামৰি লোৱা হৈছে। তদুপৰি বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন বাদ্যযন্ত্ৰ, নৃত্য পৰিৱেশন শৈলী আৰু জীৱনশৈলী প্ৰতিকৃতিৰ ৰূপত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে কালি সেৱা আগবঢ়ায়। তেওঁৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নগৰ বিধায়ক ৰূপ শৰ্মাও উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। বৰপেটা সত্ৰৰ লগতে পাটবাউসী, গণককুছি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলীগীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা অহা হোলীগীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশনেৰে সত্ৰ নগৰীখন প্ৰাণচঞ্চল হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ লবলৈ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে। বৰপেটাৰ সত্ৰৰ দৌল মহোৎসৱৰ পৰিৱেশ তথা কাৰ্যসূচী আৰু পৰম্পৰা সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
চাৰিদিনীয়াকৈ অনুষ্ঠিত বৰপেটাৰ দৌল মহোৎসৱ আজি তৃতীয় দিন আৰু ভৰ দৌলৰ দ্বিতীয় দিন। অৰ্থাৎ কালি ভৰ দৌল গৈছে আৰু আজিও ভৰ দৌল। আজিও গোসাঁইক ভক্তসকলে গাত ফাকুগুৰি ছটিয়াব আৰু সেৱা লব। গোসাঁইক এতিয়াও দৌল গৃহতে আছে। আজি নিশা গোসাঁইক দৌল গৃহৰ পৰা নমোৱা হ'ব আৰু যোগবহন গৃহত ৰাখি অন্যান্য পাৰম্পৰিক ব্যৱস্থাসমূহ সম্পন্ন কৰা হ'ব। কাইলৈ বৰপেটাত ফাকুৱাৰ এটা সুৱেৰি পালন কৰা হ'ব। কালি গোসাঁইৰ গাত ফাকু দিয়া নহয়, কিন্তু ভকতসকলে ফাকু খেলি বা হোলী খেলি বিয়লি গোসাঁইক ওচৰৰ কলবালী সত্ৰলৈ লৈ যাব আৰু তাত কেতামা খুৱাই পৰম্পৰাগত এটা নিয়ম অনুসৰি পুনৰ গোসাঁইক ঘূৰাই আনিব আৰু বৰপেটা সত্ৰত বা ভঙা পৰ্ব অনুষ্ঠিত হ'ব। বা ভাঙি গোসাঁই ভিতৰত সোমাব। তাৰপাছত বৰপেটা সত্ৰৰ মঠৰ চোতালত বুল বুলনি নামৰ এক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰপাছতে গোসাঁইক লক্ষ্মীদেৱীয়ে পুনৰ মণিকূট গৃহত সোমাবলৈ অনুমতি দিব। তেনেদৰে নি গোসাঁইক পুনৰ নিজৰ স্থানত ৰখা হ'ব মণিকূট গৃহৰ ভিতৰত। আৰু তাৰপাছতে চাৰিদিনীয়া দৌল মহোৎসৱৰ এইবাৰো সামৰণি পৰিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনে প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰ আজি তৃতীয় দিনাও উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দৌলযাত্ৰা উৎসৱৰ সৈতে সংগতি ৰাখি কালিৰে পৰা আকাশীগংগাৰ তীৰৰ আই খেৰসূতি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ ৰংদৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীগোবিন্দৰ দৌলযাত্ৰা উদযাপন কৰা হৈছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত ফল্গোৎসৱৰ ব্যাপক আয়োজন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰতো চাৰিদিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হৈছে। গোৱালপাৰাৰ ৰংজুলীৰ ঐতিহ্য মন্দিৰৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌল উৎসৱৰ আজি তৃতীয় দিনাও উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। কাৰ্যসূচীৰ কালি দ্বিতীয় দিনা কলীয়া গোসাঁই দৌলত আৰোহণ কৰাৰ পাছত হোলীগীত আৰু হোলী খেল প্ৰদৰ্শন কৰা হয়। আজি পুৱা উষা কীৰ্তন আৰু গীতাপাঠেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দিনৰ ভাগলৈ পূজা, নাম কীৰ্তন, বৰঢুলীয়া নৃত্য, সিধা বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। একেদৰে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেৱলীয়াহাটী সত্ৰৰ লগতে লক্ষীপুৰ, দুধনৈ, কৃষ্ণাই, ধূপধৰা, আগিয়া, মাটিয়া আদি অঞ্চলতো দৌল উৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমন্দিৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাকে ধৰি প্ৰায়বোৰ জিলাতে আজি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বাক্সা জিলাৰ শ্ৰী শ্ৰী নৰসিংহ কীৰ্তনঘৰত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌল উৎসৱত কালি নৰসিংহ নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। দৌল উৎসৱৰ সৈতে সংগতি ৰাখি 18 মাৰ্চত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ চমুৱাৰ শ্ৰী শ্ৰী কৃষ্ণ দৌল মন্দিৰ প্ৰাংগণত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত দৌল মহোৎসৱত কালি হোমযজ্ঞ, ঘোষাপাঠ কৰাৰ উপৰি নিশাৰ ভাগত আওখীৰ জোনা শীৰ্ষক এখনি নাটক মঞ্চস্থ কৰা হয়। ফাকুৱা উপলক্ষে শিলচৰতো কালি আৰ্য সংস্কৃতি বোধনী সমিতিৰ উদ্যোগত কেইবাটাও সংগঠনে শিলচৰৰ নৰ্মেল স্কুল চৌহদত ফুললোড শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। এই সমিতিখনে কেইবাবছৰ ধৰি কেৱল ফুলেৰে দৌল পূৰ্ণিমা পালন কৰি আহিছে। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰতো তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। কাইলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক এক বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্ৰোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সন্দৰ্ভত মতামত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আনহাতে বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ডঃ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়া, কৰ্ণ চৰিত্ৰত সনিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিত গোস্বামী আৰু কৃষ্ণ চৰিত্ৰত অভিনয় কৰিছে বিপুল ভূষণ মহন্তই। গান্ধাৰীৰ চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমেয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমত শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এয়াৰ নিউজ DHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। পুৱা আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক নিৰুপমা পাঠকৰ পৰা।
অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিন। পৰিষদৰ অন্তৰ্গত মুঠ 36টা সমষ্টিৰ ভিতৰত কামৰূপ জিলাত থকা 16টা পৰিষদীয় সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ বাবে জিলা প্ৰশাসনে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ মুঠ 16গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া নিয়োগ কৰিছে। গোৱালপাৰা জিলাৰ 20টা পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত নিয়াৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ আটাইকেইটা পৰিষদীয় সমষ্টিৰ বাবে ভালেমান প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সম্ভাৱনা আছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই 7 নম্বৰ দক্ষিণ দুধনৈ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। আজি বিয়লি 3 বজালৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। 17 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 19 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 4 এপ্ৰিলত ভোটগণনা কৰা হ'ব। সেইদিনাই ফলাফলসমূহো ঘোষণা কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 36টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। নিৰ্বাচন হ'বলগীয়া 36টা সমষ্টিত মুঠ 445,586 জন ভোটদাতা আছে। ইয়াৰে 216,181 পুৰুষ, 229,394 মহিলা আৰু 11 তৃতীয় লিংগৰ ভোটদাতা আছে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰাজগড়ৰ নিজা বাসভৱনত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 94 বছৰ। 1931 চনৰ 13 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডঃ লক্ষ্য হীৰা দাসক 1995 চনত ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন আৰু 2003 চনত শিল্পী বঁটা প্ৰদান কৰা হৈছিল। 2022 চনত ডঃ দাসে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1959 চনত তেওঁ কটন মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু পিছলৈ 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডঃ লক্ষ্য হীৰা দাসে কেইবাটাও গীতত কণ্ঠদান কৰাৰ উপৰিও আন বহুতো গীত ৰচনা তথা সুৰ সংযোজন কৰি থৈ গৈছে। শিল্পীগৰাকীয়ে লাচিত বৰফুকন কথাছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তেওঁৰ প্ৰথমখন কাব্য সংকলন হৈছে প্ৰাণগংগা আৰু প্ৰথমখন গল্প সংকলন হৈছে তাপসী। ইয়াৰ উপৰিও শিক্ষা বিভাগৰ শিক্ষা বিষয়ৰ ভালেকেইখন গ্ৰন্থৰ লগতে বহুকেইখন গল্প, কবিতা, উপন্যাস আৰু গীতি সংকলনেৰে তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আমাৰ কেন্দ্ৰত বাণীবদ্ধ শিল্পীগৰাকীৰ কথাৰ কিয় অংশৰে আমি তেওঁলৈ জনাইছো আমাৰ শ্ৰদ্ধাৰ্ঘ।
লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন আৰু সংগীত নিৰ্দেশনা দিছিলে বজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়া আৰু তাৰ মেইন শিল্পীসকল আছিলে ৰমেন বৰুৱা, দীপেন বৰুৱা, মই, দীপালী বৰঠাকুৰ আৰু তেওঁলোকে মানে এই কোৰাছৰ কাৰণে কেইটামান ভইচ লৈছিলে কলিকতাতে। সেয়া তাত টেকনিচিয়ান ষ্টুডিঅ'ত আমাৰ ৰেকৰ্ডিং হৈছিলে আৰু তাতে এটা ঘৰ ভাড়া লোৱা হৈছিলে। খাই বৈ ৰেডি হওঁ, ভূপেন্দা আহে, ভূপেন্দাৰ গাড়ীতে গুচি যাওঁ, HMV-ত আৰু ফূৰ্তি হৈছিলে, বৰ ভাল লাগিছিলে। ডালিম ঐ ডালিম আমালৈ আনি চাকি, আনিছো আনিছো ৰণুৱা ঘোঁৰাটো ডিঙিতে শিকলি দি, ডালিম ঐ ডালিম আমালৈ আনি চাকি, আনিছো আনিছো ৰণুৱা ঘোঁৰাটো ডিঙিতে শিকলি দি।
মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি। বটদ্ৰৱা থানত সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা প্ৰকল্পৰ কাম অহা অক্টোবৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ লক্ষ্য হীৰা দাসৰ 94 বছৰ বয়সত দেহাৱসান। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ আৰু দেলহী কেপিটেলছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।